Bueno, o lunes me acusa a mí. এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল আৰক্ষীত নতুনকৈ 15-20 হাজাৰ নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ আৰু ডিব্ৰুগড়ত হত্যাৰ পৃথক পৃথক গোচৰত 5 জন অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। অনাগত সময়ত আৰক্ষীত 15-20 হাজাৰ নতুন যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে প্ৰমাণ পত্ৰ লাভ কৰা অসম আৰক্ষীৰ 32 গৰাকী উপ আৰক্ষী অধীক্ষক আৰু 371 গৰাকী কনিষ্টবলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি অভিহিত কৰে। তেওঁ কয় যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তাৰ ওপৰত এই আৰক্ষীসকলে প্ৰশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক আধুনিক প্ৰযুক্তিগতভাৱে সুসজ্জিত কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হ'ব লাগিব। তেওঁ বহুবিবাহ বাল্য বিবাহৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিবলৈ অসম আৰক্ষীক আহান জনায়। ডঃ শৰ্মাই ভাষণত মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী কৰাৰ কথাও ঘোষণা কৰে। অৰুণাচলৰ চাংলাঙৰ মাজেৰে তিনিচুকীয়া হৈ মাদক দ্ৰব্য সৰবৰাহৰ নতুন পথ মুকলি হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া, ডিব্ৰুগড়, বৰাক, গোলাঘাট, শিৱসাগৰত আৰক্ষীক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কাৰ্বি আংলং, ডিমা হাছাও আৰু নগাঁৱত মাদক দ্ৰব্যৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
অসম আৰক্ষীৰ 32 গৰাকী ডেপুটি চুপাৰিণ্টেণ্ট অফ পুলিচ DSP আৰু 300তকৈও অধিক APRO কমিউনিকেশ্যন শাখাত নতুনকৈ নিযুক্তি পোৱা আমাৰ জোৱানসকলৰ পাছিং আউট পেৰেড খুব সুন্দৰভাৱে পাৰ হৈ গ'ল। অসম আৰক্ষীত নতুনকৈ আজিৰে পৰা যোগদান কৰিব ওলোৱা আমাৰ বিষয় আৰু জোৱানসকলক শুভকামনা জনাইছোঁ আৰু তেখেতসকলৰ পিতৃ মাতৃকো অভিনন্দন জনাইছোঁ। আৰু 2টা দিন মই ইয়াতে SPসকলৰ লগত অসম আৰক্ষীত নতুন নিযুক্তি, আইন শৃংখলাৰ পৰিৱেশ, ড্ৰাগছ, ক্ৰাইম এগেইনষ্ট ৱুমেন, শিশুৰ বিৰুদ্ধে অপৰাধ, এই বিভিন্ন ধৰণৰ বিষয়বোৰৰ সম্পৰ্কত কথা পাতিম।
এই অনুষ্ঠানত দিয়া ভাষণত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে স্মাৰ্ট আৰক্ষী আৰু আদৰ্শ আৰক্ষী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শক্তিশালী ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰশিক্ষণ সমাপ্ত কৰা এই আৰক্ষী কৰ্মীসকলে নতুন প্ৰযুক্তিৰে অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰিব।
এই প্ৰথম ইয়াৰ পৰা পাছ আউট হোৱা বেচটো যেনেকে আপুনি এনভিজন কৰিছে আসাম পুলিচ টেকনিকেল অৰ্গেনাইজেচনত যাব, যিটো আজি আমি কথা পাতিম ইন দ্য কনফাৰেন্স, তেওঁবিলাকৰ ট্ৰেইনিং আগৰ পৰা চেঞ্জ হৈছে। দে হেভ বিন ইণ্ট্ৰডিউচ টু মৰ টেকনলজি এণ্ড দে উইল ফৰ্ম দ্য বেকবোন অফ আৰ ফিউচাৰ টেকনলজিকেল ৰিকুৱাৰমেণ্টছ। আমাৰ যিটো DSPসকল আজি পাছ আউট হ'ব, তেওঁবিলাকে বহুত নতুন, নট অনলি টেকনলজিকেল বাট যিটো নতুন ন্যায় সংহিতা আছে চিলড্ৰেন অৰ ৱিমেনৰ কাৰণে, ICJS, CCTNS আৰু ইয়াত যিটো নেশ্যনেল চাইবাৰ ফৰেনচিক লেবৰেটৰী MHA দ্বাৰা স্থাপিত হৈছে, চবত তেওঁবিলাক এক্সপজাৰ আৰু ট্ৰেইনিং পাইছে।
অনুষ্ঠানত পৰ্যটন, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগ আৰু কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সন্মিলনত মাদক দ্ৰব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে সময়ে সময়ে কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা মানাহ আৰু বেকিনৈৰ জলস্তৰ বৃদ্ধি পাইছে। আমাৰ বাক্সা জিলাৰ সংবাদদাতাই জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে মৰা পাগলাদিয়া, কালদিয়া, পহুমাৰা আৰু পাগলাদিয়া নৈৰ জলস্তৰ বৃদ্ধি পাই আছে। অৱশ্যে বেকিনৈৰ জলস্তৰ এতিয়া সুস্থিৰ হৈ আছে। বৰপেটা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে কালি জাৰি কৰা সতৰ্কতা এতিয়াও অব্যাহত আছে। বিভাগটোৱে নৈপৰীয়া অঞ্চলসমূহত বানৰ আশংকালৈ চাই নৈপৰীয়া লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। এই সন্দৰ্ভত এয়া আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
ভূটানত হৈ থকা বৰষুণৰ ফলত দেশখনত থকা কুৰিছ জলবিদ্যুৎ প্ৰকল্পৰ পানী সময় সময় এৰি দিয়া হৈছে আৰু ইয়াৰ ফলত বাক্সা আৰু বৰপেটা জিলাৰ মাজেৰে বৈ অহা বেকী নদীৰ জলপৃষ্ঠ সময় সময় বৃদ্ধি হৈছে। বৰপেটা জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জিলা প্ৰকল্প বিষয়া হিমদীপা কলিতাই আমাক অলপ আগতে জনোৱা মতে কালি যি সতৰ্কতাবাণী জাৰি কৰা হৈছিল বেকী নদী কেন্দ্ৰ কৰি, সেই সতৰ্কতাবাণী আজিও অব্যাহত আছে। কাৰণ এতিয়াও ভূটান চৰকাৰে জনোৱা নাই যে তেওঁলোকে পানী আৰু এৰি দিয়া বন্ধ কৰিছে। গতিকে সেই সতৰ্কতাবাণী নৈপৰীয় অঞ্চলৰ ৰাইজৰ বাবে আজিও বাহাল আছে আৰু বৰষুণ আজিও অব্যাহত আছে ভূটানত। ভূটানৰ নামনিত অসমতো বৰষুণ আছে আৰু সেইবাবে ৰাইজক সতৰ্কতা ব্যৱস্থা পালন কৰিবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগ বৰপেটাই আহ্বান জনাইছে।
ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিটো বানৰ আশংকাই দেখা দিছে। বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত প্ৰশাসনে পুনৰ সতৰ্কতা জাৰি কৰিছে। শ্ৰীভূমি জিলাৰ দুৰ্লভপুৰ, বজাৰঘাট আৰু মুৰাদপুৰ অঞ্চল জলমগ্ন হৈ পৰাৰ ফলত স্থানীয় ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। বানৰ আশংকাত অঞ্চলটোত প্ৰশাসনে সতৰ্কতা জাৰি কৰাৰ লগতে জনসাধাৰণক প্ৰশাসনৰ নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত ছিংগাপুৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। বৰ্তমান এই প্ৰক্ৰিয়া চলি আছে। যোৱা বছৰৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত সাঁতুৰিবলৈ গৈ জনতাৰ শিল্পী জুবিন গাৰ্গে প্ৰাণ হেৰুৱাইছিল। এই গোচৰ সংক্ৰান্তত জুবিন গাৰ্গৰ সৈতে ইয়াত থকা প্ৰৱাসী অসমীয়াসকলক সাক্ষ্য প্ৰদানৰ বাবে ফাষ্টট্ৰেক আদালতলৈ তলব কৰা হৈছে। আজি প্ৰথমগৰাকী সাক্ষী হিচাপে পৰীক্ষিত শৰ্মাই সাক্ষ্য দিয়াৰ পাছত আন 10গৰাকী প্ৰৱাসী অসমীয়াই সাক্ষ্য প্ৰদান কৰিব। ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ পৃথক পৃথক অভিযোগত অভিযুক্ত 5জন অপৰাধীক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে এজনক 14.4 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় দিছে। ৰায়দান কৰা গোচৰসমূহৰ ভিতৰত ডিব্ৰুগড় থানা চৌহদত সংঘটিত এটা নৃশংস হত্যাকাণ্ডৰ গোচৰত বিশেষ গুৰুত্ব সহকাৰে লোৱা হয়। ডিব্ৰুগড় আৰক্ষীৰ কনিষ্টবল বিকি চেতিয়াই নিজৰ ছাৰ্ভিছ কাৰ্বাইনেৰে পন্নীক গুলিয়াই হত্যা কৰা গোচৰত চেতিয়াক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। আন 4টা গোচৰত ৰাজীৱ চুংকাং, দীপু মেছ, সুক্ৰাম মোৰা আৰু ৰাজু চেতিয়া নামৰ লোককেইজনক আজীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে আন এটা হত্যাৰ চেষ্টাৰ গোচৰত পুতুল গড় নামৰ অভিযুক্তজনক 4 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে তামিলনাডুৰ মন্দিৰত নিৰ্যাতনৰ বলি হোৱা জয়মালা নামৰ হাতীজনীকে ধৰি ৰাজ্যখনৰ বিভিন্ন মন্দিৰত বন্দী হৈ থকা অসমৰ মুঠ 9টা হাতীৰ পুনৰ সংস্থাপনৰ বিষয়টো বিবেচনা কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত উচ্চ ক্ষমতাপ্ৰাপ্ত সমিতিক নিৰ্দেশ দিছে। ন্যায়ালয়ে হাতীকেইটাক পৰিপুষ্টি, চিকিৎসা আৰু অন্য মৌলিক সুবিধা নিশ্চিত কৰাৰ বাবেও তামিলনাডু চৰকাৰক নিৰ্দেশ দিয়ে। 2022 চনত তামিলনাডুৰ তিৰুকোভিল মন্দিৰত জয়মালা নামৰ হাতীজনীক মাউতে নিৰ্মমভাৱে প্ৰহাৰ কৰা এটা ভিডিঅ' পেটা ইণ্ডিয়াই মুকলি কৰাৰ পাছত সৃষ্টি হোৱা ৰাজহুৱা ক্ষোভৰ পৰিপ্ৰেক্ষিতত হাতীজনীক অসমলৈ ঘূৰাই অনাৰ বাবে ৰাজ্য চৰকাৰে সেই বছৰৰ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত শেহতীয়াকৈ ন্যায়াধীশ দেৱাশীষ বৰুৱাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত উচ্চ ক্ষমতাপ্ৰাপ্ত সমিতিৰ পৰা বিষয়টো সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছে। কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ ডায়েলাইছিছৰ 6টা গোট স্থাপনৰ বাবে বঙাইগাঁও শোধনাগাৰ আৰু বিটিচিৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। বিটিচিৰ অতিৰিক্ত মুখ্য সচিব প্ৰাণজিৎ ৱাৰী আৰু ভাৰতীয় তেল নিগম লিমিটেডৰ মহাপ্ৰবন্ধক মনসুখা বড়োৱে কালি বঙাইগাঁৱত থালিগাঁওস্থিত বিজিআৰ টাউনশ্বিপত এই চুক্তিত স্বাক্ষৰ কৰে। এই নতুন ডায়েলাইছিছ গোটকেইটাই বৃক্ক ৰোগৰ চিকিৎসা সুবিধা উন্নত কৰিব আৰু কোকৰাঝাৰ তথা ইয়াৰ চৌপাশৰ অঞ্চলত ডায়েলাইছিছ সেৱা সহজলভ্য কৰিব বুলি আশা কৰা হৈছে। অইনবাৰৰ দৰে এইবাৰো ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস পালনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ 43 সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজক সমিতিৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে কালি এই কথা সদৰি কৰি কয় যে ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত কাইলৈ পুৱা 6:15 সামূহিক দৌৰ অনুষ্ঠিত হ'ব। ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰী, একালৰ তাৰকা খেলুৱৈ তৈবুন নেচা, অভিনেতা যতীন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই সামূহিক দৌৰত অংশ ল'ব। কামৰূপ জিলাৰ পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অহা 12 আৰু 13 ডিচেম্বৰত অনুষ্ঠিত হ'ব। এই ঐতিহাসিক ক্ষণক চিৰস্মৰণীয় কৰি ৰখাৰ বাবে উদযাপন সমিতিয়ে এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিছে। এই স্মৃতিগ্ৰন্থ প্ৰকাশৰ বাবে বিদ্যালয়খনৰ সৈতে জড়িত ইতিহাস, শিক্ষামূলক প্ৰবন্ধ, কবিতা, চিন্তা চেতনামূলক নাইবা সৃষ্টিশীল লেখাৰ আহ্বান কৰা হৈছে। লেখাসমূহ 1500 শব্দৰ ভিতৰত অসমীয়া বা ইংৰাজী ভাষাত লিখি অহা 15 ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ স্মৃতিগ্ৰন্থ উপ সমিতিলৈ পঠিয়াবলৈ কোৱা হৈছে। সবিশেষ তথ্যৰ বাবে 9706577292 আৰু 8876986785 নম্বৰৰ সৈতে যোগাযোগ কৰিব পাৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। আৰক্ষীত নতুনকৈ 15-20 হাজাৰ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মাৰ সাক্ষ্য গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।